وَأُتْبِعُوا فِي هَذِهِ الدُّنْيَا لَعْنَةً وَيَوْمَ الْقِيَامَةِ أَلَا إِنَّ عَادًا كَفَرُوا رَبَّهُمْ أَلَا بُعْدًا لِعَادٍ قَوْمِ هُودٍ
আৰু এই পৃথিৱীতে সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ'ব। জানি চোৱা, আদ সম্প্ৰদায়ে নিষ্পতিপালকক অস্বীকাৰ কৰিছিল। জানি চোৱা, ধ্বংসই হৈছে হুদ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।